আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। নুমলীগড় শোধানাগাৰত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই অসমৰ 50,000 বাঁহ খেতিয়কক আৰ্থিকভাৱে সবল কৰি তোলাৰ লগতে বহনক্ষম উন্নয়নৰ পথ মুকলি কৰিব। গোলাঘাট জিলাৰ নুমলীগড়ত কালি এই প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 5,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পই অসম তথা দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনক নতুন গতি প্ৰদান কৰিব। শ্ৰীমোদীয়ে কালি নুমলীগড় শোধানাগাৰৰ নতুন পলিপ্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পত উৎপাদিত প্লাষ্টিক আৰু অন্যান্য জৈৱ সামগ্ৰীসমূহে দেশৰ উদ্যোগ ক্ষেত্ৰখনক সমৃদ্ধ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে শক্তি খণ্ডত আত্মনিৰ্ভৰ হোৱাৰ দিশত অগ্ৰসৰ হৈছে আৰু বিদেশৰ পৰা আমদানি কৰা ইন্ধনৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই জৈৱ ইথানল প্ৰকল্পৰ বাবে বছৰি প্ৰায় 5,00,000 টন বাঁহৰ বজাৰ গঢ় লৈ উঠিব। ইয়াৰ ফলত ৰাজ্যৰ প্ৰায় 30,000 পৰিয়াল উপকৃত হ'ব। ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে দৰং জিলাৰ মঙলদৈত 6,300 কোটি টকা ব্যয় সাপেক্ষে 3টা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত ভাৰত সম্প্ৰতি বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতিত পৰিণত হৈছে বুলি উল্লেখ কৰি অসমকো দেশৰ অন্যতম দ্ৰুত বিকশিত ৰাজ্য বুলি অভিহিত কৰে। তেওঁ কয় যে স্বাধীনতাৰ পাছত দেশৰ দক্ষিণ আৰু পশ্চিম অংশত ঔদ্যোগিক খণ্ডৰ বিকাশ হ'ল যদিও উত্তৰ পূৰ্বাঞ্চল অপৰিৱৰ্তিত হৈ থাকিল। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ সময় বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে এই খণ্ডৰ যোগাযোগ উন্নয়নৰ বাবে কাম কৰি আছে। শ্ৰীমোদীয়ে অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ উল্লেখ কৰি দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি দৃঢ়তাৰে ঘোষণা কৰে। অহা 17-23 ছেপ্টেম্বৰলৈ ৰাজ্যত পালন কৰিবলগীয়া সেৱা সপ্তাহৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিপট্টা বিতৰণ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হ'ব। ৰাজ্যজুৰি ৰূপায়ণ হ'বলগীয়া এই পদক্ষেপৰ সফলতা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাজ্যৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, বিধায়কসকল আৰু বিটিআৰৰ বাহিৰে অন্য জিলাৰ আয়ুক্তসকলক বিষয়টো সন্দৰ্ভত আলোচনা কৰিছে। বিদ্যালয় শিক্ষা বিভাগে সেৱা সপ্তাহ উপলক্ষে অহা 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি হ'বলগীয়া গছপুলি ৰোপণ কাৰ্যসূচীত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলৰ অংশগ্ৰহণ বাধ্যতামূলক কৰিছে। পৰহিলৈৰ পৰা হ'বলগীয়া সেৱা সপ্তাহৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে। এই অভিযানৰ লক্ষ্য হৈছে ৰাজ্যৰ 20,000 শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতিখনতে 75টাকৈ গছপুলি ৰোপণ কৰা। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কালি সেউজ মিত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত জৈৱ বৈচিত্ৰ আৰু কৃষি বিষয়ক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত লখিমপুৰ আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ প্ৰবল শইকীয়া আৰু লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক বুবুল হাজৰিকা সমল ব্যক্তিৰূপে উপস্থিত থাকে। বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি উৎসৰ্গিত সেউজ মিত্ৰ ফাউণ্ডেশ্যনে লখিমপুৰ জিলাখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে। কালিৰ অনুষ্ঠানত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোহিত হাজৰিকা, শাৰদী শইকীয়া, দিকপল লাহন, সুকুমাৰ পায়েং আদিৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। কালি বিয়লিৰ ভাগত হোৱা 5.9 প্ৰাবল্যৰ ভূমিকম্পত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেজপুৰৰ 50 বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। ইয়াছমিন খান নামৰ এই মহিলাগৰাকী ভূমিকম্পৰ সময়ত ভীতিগ্ৰস্ত হৈ অচেতন হৈ পৰিছিল। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি আমাৰ শোণিতপুৰৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিয়লি 4:41 ভূমিকম্পৰ প্ৰবল জোকাৰণি অনুভূত হয়। এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ সমীপত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত দেৱালত ফাট মেলা, চিলিং খহি পৰাকে ধৰি বিস্তৰ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব লাগিব।